এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠত থকা অসম জলভৱনত বান আৰু গৰাখহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত চলি থকা আঁচনিসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অভিযন্তা আৰু ঠিকাদাৰসকলৰ পৰা কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে গুণগত মান অটুট ৰাখি এই কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে বান আৰু গৰাখহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰাৰ 4টা মণ্ডলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম চলি আছে। আজিৰ বৈঠকত বেকী আৰু বুঢ়ীদিহিং নৈৰ খহনীয়া প্ৰতিৰোধী কামৰ পৰ্যালোচনা কৰে। ইতিমধ্যে ইয়াৰ প্ৰায় 80% সম্পূৰ্ণ হৈছে। শ্ৰীহাজৰিকাই দ্বিতীয় পৰ্যায়ত শিৱসাগৰ, গোলাঘাট, যোৰহাট আৰু ধেমাজি জিলাত ব্ৰহ্মপুত্ৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহৰ খহনীয়া প্ৰতিৰোধী কাম আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পিছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। নলবাৰী জিলাৰ বিল্লেশ্বৰ দেৱালয়ৰ বাকৰিত অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশন কালিৰে পৰা অনুষ্ঠিত হৈছে। বিশিষ্ট নাট্যকাৰ তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক ৰমেশ কুমাৰ হালৈ এই অধিৱেশন উদ্বোধন কৰে। অধিৱেশনৰ আজি দ্বিতীয় দিনা কেন্দ্ৰীয় বিষয়ববীয়া, মণ্ডল আৰু জিলা সমিতিৰ বিষয়ববীয়া আৰু কেইবাগৰাকীও নাট্যকৰ্মীয়ে 61 সংখ্যক পতাকা উত্তোলন কৰে। মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আজিৰ অধিৱেশনৰ প্ৰথমখন সভা উদ্বোধন কৰিব। সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা। মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি তৃতীয় দিনা গোফাৰজা দীপসিং দেওৰজাই দ্বিতীয়খন ৰাজদৰবাৰ অনুষ্ঠিত কৰিব। এই ৰাজদৰবাৰত মধ্য অসমৰ 22গৰাকী তিৱা ৰজাই অংশগ্ৰহণ কৰিব। গুফা দেওৰজাৰ অৰম্বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পাছতে তিনিদিনীয়া এই মেলাৰ সামৰণি পৰিব। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত 40 জনীয়া ভকত বৈষ্ণৱৰ এটা দল আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অংশগ্ৰহণ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত নামঘৰ, মণিকূট আৰু ৰাঙলীচৰা নিৰ্মাণ কৰি উলিয়াইছে। ভকত বৈষ্ণৱৰ এই দলটোৱে ভাগৱত পাঠ, অংগে ভাওনা, সত্ৰীয়া নৃত্য আৰু নাম প্ৰসংগ পৰিৱেশন কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সমূহীয়া অনাতাঁৰ কেন্দ্ৰ বিষয়ক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত ৰাজ্যখনৰ কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ উপস্থাপকসকলে অংশগ্ৰহণ কৰিব। ষ্টুডিঅ'ত থাকিব সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী অন্যতম বাটকটীয়া ভাস্কৰজ্যোতি আচাৰ্য আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ। লখিমপুৰ জিলাৰ ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সমূহীয়া চাফাই অভিযান, গছপুলি ৰোপণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত অন্তৰংগ আলাপ, আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ শৈক্ষিক সামাজিক দিশ সন্দৰ্ভতো আলোচনা কৰে। ইণ্ডিয়ান ছুপাৰ লীগৰ কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আজি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। শেহতীয়া 3খন খেলত ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আজিৰ খেলখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 24 পইণ্টেৰে তালিকাৰ 5ম স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰ পূৰ্বে গুৱাহাটীত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ড্ৰ খেলিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰে। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।